এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গেছ সংযোগ ব্যৱস্থাত নৱতম সংযোজনেৰে আজি গুৱাহাটী লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে মঙলদৈত পাইপযোগে প্ৰাকৃতিক গেছ যোগান আৰু তেজপুৰত চি এন জি প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে বিশ্বব্যাপী যুদ্ধৰ বাবে শক্তিখণ্ড ব্যাঘাতৰ সন্মুখীন হোৱাৰ এই সময়ত দ্বৈত ইঞ্জিনযুক্ত বিজেপি চৰকাৰে জনসাধাৰণৰ বাবে শক্তি সুৰক্ষা আৰু সুলভ লভ্যতা সুনিশ্চিত কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে। ৰাজ্যত পি এন জি আৰু চি এন জি আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে প্ৰাকৃতিক গেছ আধাৰিত অৰ্থনীতি, নিকা শক্তি আৰু বহনক্ষম বিকাশৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে।
এই সংকটৰ সময়ছোৱাত আমাৰ ৰিফাইনেৰীসমূহে ঘৰুৱা এল পি জি উৎপাদন যিটো ক্ষমতা তাক বহুগুণে ব্যৱহাৰ কৰে আৰু তাৰ ফলত আজি আমি ভাৰতৰ বাবে প্ৰয়োজনীয় এল পি জিৰ প্ৰায় 60-65% আমাৰ ৰিফাইনেৰীবিলাকত আমি উৎপাদন কৰিব পাৰিছোঁ। আনহাতে এই সময়ছোৱাৰ ভিতৰত আমাৰ চিটি গেছ ডিষ্ট্ৰিবিউচন বা পাইপ গেছ ডিষ্ট্ৰিবিউচনৰ যিমান কোম্পানী আছিল সমগ্ৰ ৰাষ্ট্ৰজুৰি তেওঁলোকে তেওঁলোকৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াইছিলে আৰু পাইপ নেচাৰেল গেছৰ যিটো প্ৰসাৰ সেই প্ৰসাৰো দ্ৰুতগতিত বৃদ্ধি পাইছিলে।
অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি দিনৰ প্ৰথম ভাগত ৰাজ্যৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলৰ কাম কাজ আৰু শক্তিখণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত আজি 6-31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীক অনুমোদন জনোৱা হয়। সেই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিগদাৰ, চেয়াৰমেন আলী আহমেদ, মজিবুৰ ৰহমান আৰু ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত ভাগ লয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিকুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত আজি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত অহা 20 জুনত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰীলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, অৰণ্য মানৱ পদ্মশ্ৰী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ডঃ ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। বশিষ্ঠ আৰক্ষীয়ে আজি লালমাটি বেহাৰবাৰীত অভিযান চলাই 25 গ্ৰাম হেৰইন জব্দ কৰে। জব্দ কৰা নিখিত মাদক দ্ৰব্যখিনি দুটা চাবোনৰ বাকচত অতি কৌশলেৰে লুকাই অনা হৈছিল। আৰক্ষীয়ে এই সংক্ৰান্তত বকৰ গুল মহম্মদ আলী নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দৰং জিলাৰ খাৰুপতীয়া সমীপৱৰ্তী বালিকৰ কেইবাখনো ফল মূলৰ বিপণীত আজি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা আৰু স্বাস্থ্য বিভাগৰ অন্তৰ্গত জিলা সুৰক্ষা বিষয়াই অভিযান চলায়। আৰক্ষীৰ উপস্থিতিত চলোৱা এই অভিযানত বিক্ৰীৰ বাবে মজুত ৰখা ফলত বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে নেকি সেই বিষয়ে বুজ লোৱা হয়। পৰিদৰ্শন কালত কেইবাগৰাকী বিষয়া উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।